এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বহাগ বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি সংবাদমেলত নিৰ্বাচন আয়োগৰ প্ৰকাশ। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী সূচী ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা আৰু ৰাজ্যৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেল মুকলি। অসমীয়াৰ বাপতিশাহোন বহাগ বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে আয়োগে যথোপযুক্ত সময়ত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। তেওঁ কয় যে অধিকাংশ ৰাজনৈতিক দলে এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে। ৰাজনৈতিক দলসমূহে লগতে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীকুমাৰে কয় যে ৰাজ্যত 5,75,000 লোকে এইবেলি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যত 31,486 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে 27,711 গ্ৰাম্যাঞ্চলৰ আৰু 3,775 নগৰ অঞ্চলৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকুমাৰে কয় যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ভোটদাতাসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন লৈ যাব পাৰিব আৰু প্ৰতিটো কেন্দ্ৰত মোবাইল ফোন ৰখাৰ বিশেষ ব্যৱস্থা থাকিব। EVMত প্ৰাৰ্থীসকলৰ কালাৰ ফটোগ্ৰাফৰ লগতে নামসমূহ ডাঙৰকৈ লিখা থাকিব।
आइए जिस तरह हम अपने त्योहारों को उल्लास और श्रद्धा के साथ मनाते हैं और विशेष रूप से बिहू पर्व को जिस आस्था से मनाते हैं उसी तरह लोकतंत्र के इस महापर्व को भी उत्सव की तरह मनाएं। पिछले चुनावों में असम की वोटर टर्नआउट काफी सराहनीय रही है। यह न केवल असम के लोगों के मजबूत लोकतांत्रिक मूल्यों को रेखांकित करती है बल्कि राज्य की समृद्ध लोकतांत्रिक परंपरा और विरासत को भी दर्शाती है। अपनी भागीदारी सुनिश्चित करें, जिम्मेदारी निभाएं और आगामी चुनावों में मतदान अवश्य करें।
ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱা পথত আৰু সেইবাবে ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ প্ৰয়োজন নাই। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৱে ইতিমধ্যে তিনিদিনীয়া ভ্ৰমণসূচী সামৰণি মাৰিছে। নিৰ্বাচন আয়োগে অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী সূচী ঘোষণা কৰিছে। এই আসনকেইখনৰ বাবে অহা 26 ফেব্ৰুৱাৰীত অধিসূচনা জাৰি কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 5 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 9 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সিদিনাখনেই বিয়লি 5 বজাত ভোট গণনা কৰা হ'ব। 20 মাৰ্চৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অহা 9 এপ্ৰিলত অন্ত পৰিব। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা প্ৰশ্নোত্তৰ শিতানেৰে কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দল বিৰোধী কাৰ্যত লিপ্ত হোৱা কংগ্ৰেছৰ 6জন বিধায়কৰ পদ খাৰিজ কৰাৰ বাবে দাবী জনায়। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে জয়ী হোৱা বিধায়ক আব্দুল ৰচিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদে শেহতীয়াকৈ অন্য ৰাজনৈতিক দলত যোগদান কৰা বুলি তেওঁ মন্তব্য কৰে। এই সন্দৰ্ভত অধ্যক্ষৰ ওপৰত অভিযোগ দাখিল কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীশইকীয়াই প্ৰচলিত নিয়ম অনুসৰি দুয়োগৰাকী বিধায়কৰ পদ খাৰিজ নোহোৱা পৰ্যন্ত তেওঁলোকক তৎকালে কাৰ্যকৰী হোৱাকৈ সদনৰ পৰা নিলম্বন কৰিব লাগে বুলি দাবী জনায়। ইয়াৰ পাছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অভিযোগ লাভ কৰা বুলি সদৰি কৰে আৰু শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বিৰোধী দলপতিয়ে দাখিল কৰা অভিযোগ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধানসভাৰ সচিবক নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে। তেওঁ কয় যে অভিযোগ পোৱা মাত্ৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি, বিষয়টো নিৰীক্ষণৰ পাছতে সিদ্ধান্তত উপনীত হ'ব পৰা যাব বুলি মন্তব্য কৰে। ইয়াৰ পাছতে দেৱব্ৰত শইকীয়াই দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকা বিধায়কৰ বিৰুদ্ধে 5 বছৰো পৰ্যাপ্ত নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰে। কংগ্ৰেছৰ বিধায়কসকল ওলাই যোৱাৰ পাছত অধ্যক্ষ দৈমাৰীয়ে কয় যে দল বিৰোধী কাৰ্যত লিপ্ত থকা বিধায়কসকলৰ বিৰুদ্ধে দলে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যদিও দলসমূহে তেনে নকৰি বিষয়টো অধ্যক্ষলৈ ঠেলি দিয়ে। এই ক্ষেত্ৰত দুয়োপক্ষৰ শুনানি গ্ৰহণ নকৰাকৈ লগে লগে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাযায়। অধ্যক্ষৰ লগতে বিধায়ক পদ খাৰিজ সম্পৰ্কীয় এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বুলি সদনক অৱগত কৰে। সদনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা কৰা হয়। কাইলৈ অধিৱেশনৰ অন্তিম দিনা লেখানুদান সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰে। এই উৎসৱক লৈ মিচিং বসতি প্ৰধান অঞ্চলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আহিয়েৰ অৰ্থ হৈছে গা গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কেমাঙৰ সহযোগত আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আলি আই লৃগাঙৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত কৃষি, উদ্যান, শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলি আই লৃগাং উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ ৰাজ্যখনলৈ আগমনে তৎপৰতা বৃদ্ধি কৰিছে। বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও আজি অসমত উপস্থিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে। ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা কাৰ্যকৰ্তা সন্মিলনত ভাগ লৈছে। পাছত তেওঁ ডিব্ৰুগড় জিলা প্ৰেক্ষাগৃহত হ'বলগীয়া প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ সন্ধিয়া 7 বজাত দলৰ প্ৰভাৰী, সহপ্ৰভাৰী তথা কৰ্মীসকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ'ব। ডিব্ৰুগড়ত দলীয় সভাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শীৰ্ষ নেতাসকলে প্ৰস্তুতি পৰিদৰ্শন কৰিছে। কালি বিত্তমন্ত্ৰী বিমল বৰা আৰু প্ৰশান্ত ফুকনে এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এই ভ্ৰমণ সন্দৰ্ভত জিলা সভাপতি বিতুপন ৰায়ডঙীয়া আৰু অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ অংকিতা দত্তই সংবাদমেলত অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। শ্ৰীশ্বাহে অসম ভ্ৰমণৰ প্ৰথম দিনটোত কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ নাতানপুৰ গাঁৱত আয়োজিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত 21 ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীৰ সৰুসজায়ত CRPFৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। তেওঁ লগতে সোণাপুৰৰ কচুতলিত 10ম অসম আৰক্ষী বেটেলিয়নৰ নতুন চাউনীৰ আধাৰশিলা স্থাপন কৰিব। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী নেতা তথা সদস্যই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন দলতো যোগদান কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাদেশিকীকৰণ ব্যৱস্থাৰ প্ৰণালী পৰ্টেল মুকলি কৰে। 2017 চনৰ অসম শিক্ষা শিক্ষকৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ গঠন আইনৰ 2025 চনৰ সংশোধনীৰ আধাৰত এই পৰ্টেলটো মুকলি কৰা হৈছে। এই ডিজিটেল ব্যৱস্থাই ৰাজ্যৰ যোগ্যতাসম্পন্ন অপ্ৰাদেশিকৃত প্ৰতিষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া সৰল কৰি তোলাত সহায় কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বহাগ বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি সংবাদমেলত নিৰ্বাচন আয়োগৰ প্ৰকাশ। অসমকে ধৰি 10খন ৰাজ্যৰ 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্বাচনী সূচী ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা আৰু ৰাজ্যৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেল মুকলি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।